নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছো প্ৰণীতা দেৱীয়ে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, ৰাজ্যত ভূমি সমস্যা সমাধানৰ বাবে অতি সোনকালে মিছন বসুন্ধৰাৰ তৃতীয় পৰ্যায় আৰম্ভ কৰা হ'ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা, আয়োজনত মিজোৰামৰ মুখ্যমন্ত্ৰীয়ে বৈঠকত মিলিত হোৱাৰ পাছত দুয়োখন ৰাজ্যৰ সীমা সমস্যাৰ সমাধান যোগাত্মক দিশত আগবাঢ়িছে বুলি মন্ত্ৰী অতুল বৰাৰ প্ৰকাশ, বিশ্ব ঐতিহ্যক্ষেত্ৰৰ স্বীকৃতিৰ পাছত চৰাইদেউ মৈদামৰ গৱেষণাত গুৰুত্ব প্ৰয়োগ কৰা হ'ব বুলি প্ৰত্নতত্ব বিভাগৰ সঞ্চালক ডঃ দীপ্তিৰেখা কুমাৰৰ মন্তব্য, আৰু বাংলাদেশৰ ৰাজনৈতিক অস্থিৰতাৰ মাজতে দেশখনৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ পদত্যাগ, সুৰক্ষা বিচাৰি হাজাৰ হাজাৰ হিন্দু লোকৰ প্ৰতিবাদ অব্যাহত। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ ভূমি অধিকাৰৰ ফলপ্ৰসূ কাৰ্যসূচী মিছন বসুন্ধৰাৰ তৃতীয় পৰ্যায় শীঘ্ৰে আৰম্ভ কৰিব বুলি সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে। মিছন বসুন্ধৰাৰ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ ব্যাপক সফলতাৰ পাছত নিৰ্দিষ্ট সময়ৰ ভিতৰত বিভিন্ন ভূমি সম্পৰ্কীয় সেৱা আগবঢ়োৱাৰ নিৰন্তৰ প্ৰক্ৰিয়া হিচাপে মিছন বসুন্ধৰাৰ তৃতীয় পৰ্যায় আৰম্ভ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। এই পৰ্যায়ত মিছন বসুন্ধৰাৰ দ্বিতীয় পৰ্যায়ত বাতিল হোৱা আবেদনসমূহ পৰ্যালোচনা কৰা হ'ব। ৰাজ্যৰ সীমান্ত সুৰক্ষা আৰু উন্নয়ন মন্ত্ৰী অতুল বৰাই মিজোৰাম আৰু অসমৰ মাজৰ আন্তঃৰাজ্যিক সীমা বিবাদ সমাধানৰ ক্ষেত্ৰত মিজোৰাম চৰকাৰৰ সহযোগিতা আৰু দায়বদ্ধতাৰ বাবে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকীক কৃতজ্ঞতা জনায়। মন্ত্ৰী শ্ৰীবৰাৰ নেতৃত্বত এটা প্ৰতিনিধি দলে কালি মিজোৰামৰ ৰাজধানী আইজলত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী নাৰায়ণবুহুমাক সাক্ষাৎ কৰে। এই বিষয়ে সামাজিক মাধ্যমযোগে শ্ৰীবৰাই কয় যে সীমা সমস্যাৰ ক্ষেত্ৰত সৌহাৰ্দ্যপূৰ্ণ সমাধান বিচাৰি উলিওৱাৰ দিশত মিজোৰামৰ মুখ্যমন্ত্ৰীগৰাকীৰ নিষ্ঠা প্ৰশংসনীয় আৰু ইয়াৰ জৰিয়তে অঞ্চলটোত স্থায়ী শান্তি আৰু প্ৰগতিৰ সূচনা হ'ব। মিজোৰামৰ মুখ্যমন্ত্ৰীৰ বিশেষ উদ্যোগ আৰু অসম চৰকাৰৰ তৎপৰতাত ৰাজ্য দুখনৰ মাজৰ সীমা সমস্যা সমাধান হ'ব বুলি শ্ৰীবৰাই আশা প্ৰকাশ কৰে। শ্ৰীবৰাই কয় যে সীমা সমস্যা সমাধান হলে সীমান্তৰ ৰাইজে শান্তিৰে বসবাস কৰিবলৈ সক্ষম হ'ব। এই আলোচনাকালত ৰাজ্য চৰকাৰৰ সীমান্ত সুৰক্ষা বিভাগৰ শীৰ্ষ বিষয়াসকলৰ লগতে মিজোৰাম চৰকাৰৰ শীৰ্ষ বিষয়াৰ দল উপস্থিত থাকে। ৰাজ্যৰ বন আৰু পৰিৱেশ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে আজি কৰিমগঞ্জ ভ্ৰমণ কৰিব। মন্ত্ৰীগৰাকীয়ে দ্বিতীয় পৰ্যায়ৰ অমৃত বৃক্ষ আন্দোলন অভিযানৰ অধীনত জিলাখনত কৰিবলগীয়া গছপুলি ৰোপণৰ অগ্ৰগতি সন্দৰ্ভত আজি জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এখন বৈঠকত মিলিত হ'ব। ইয়াৰ পাছত শ্ৰীপাটোৱাৰী হাইলাকান্দিলৈ ৰাওনা হ'ব। ৰাজ্য চৰকাৰে বান সাহায্যৰ ক্ষিপ্ৰ আৰু সুচল বিতৰণৰ ক্ষেত্ৰত কিছু সংস্কাৰ সাধন কৰিছে। প্ৰাকৃতিক দুৰ্যোগৰ ফলত হোৱা ক্ষয় ক্ষতিৰ মূল্যায়নৰ বাবে ৰাজহ চক্ৰ পৰ্যায়ত এটা কৰ্মবাহিনী গঠন কৰা হৈছে যাতে দুৰ্যোগ সংঘটিত হোৱাৰ 15 দিনৰ ভিতৰতে পুনৰ সংস্থাপনৰ প্ৰস্তাৱ প্ৰস্তুত কৰি জিলা আয়ুক্তলৈ প্ৰেৰণ কৰিব পাৰে। জনমুখী প্ৰশাসনিক সংস্কাৰৰ প্ৰতি লক্ষ্য ৰাখি জিলা আয়ুক্তসকলক ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজিৰ মূল্য অনুসৰি বিনামূলীয়া খাদ্য সামগ্ৰী, পুনৰ সংস্থাপন অনুদান, কৃষি পশুপালন ইত্যাদিৰ ক্ষেত্ৰত ক্ষয় ক্ষতিৰ বাবে অনুদানকে ধৰি ধনৰ অনুমোদন আৰু বিতৰণ কৰাৰ বিত্তীয় ক্ষমতা অৰ্পণ কৰা হৈছে। জিলা আয়ুক্তসকলক প্ৰাকৃতিক দুৰ্যোগ সংঘটিত হোৱাৰ 30 দিনৰ ভিতৰত এনে অনুদান মঞ্জুৰ আৰু বিতৰণ কৰিবলৈ কোৱা হৈছে। আনহাতে ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজিৰ শিতানত অন্তৰ্ভুক্ত নোহোৱা যিকোনো সাহায্য বিতৰণৰ বাবে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা জিলা আয়ুক্তসকললৈ 10 লাখ টকাৰ প্ৰাৰম্ভিক পুঁজি প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে চৰাইদেউ মৈদামৰ স্বীকৃতি লাভ কৰাৰ পাছত ইয়াৰ পৰৱৰ্তী পদক্ষেপ হিচাপে বিভিন্ন শৈক্ষিক প্ৰতিষ্ঠানৰ সৈতে এই সন্দৰ্ভত গৱেষণা প্ৰক্ৰিয়া আৰম্ভ কৰাত গুৰুত্ব আৰোপ কৰা হ'ব। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ কালি প্ৰচাৰিত দৃষ্টিপাত অনুষ্ঠানত ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদাম সন্দৰ্ভত হোৱা আলোচনাত অংশগ্ৰহণ কৰি ৰাজ্য চৰকাৰৰ প্ৰত্নতত্ব বিভাগৰ সঞ্চালক ডঃ দীপ্তিৰেখা কুমাৰে এইদৰে কয়। এই আলোচনাত ৰাজ্য চৰকাৰৰ খিলঞ্জীয়া জনজাতীয় বিশ্বাস আৰু সাংস্কৃতিক বিভাগৰ আয়ুক্ত সচিব ৰঞ্জন শৰ্মাইও অংশগ্ৰহণ কৰে। তেওঁলোকৰ লগতে চৰাইদেউ মৈদামত বিশ্ব ঐতিহ্য ক্ষেত্ৰত অন্তৰ্ভুক্তকৰণত বিশেষভাৱে কাম কৰি ৰাজ্য চৰকাৰৰ পৰা কৰ্মশ্ৰী বঁটা লাভ কৰা প্ৰত্নতত্ব বিভাগৰ উপ সঞ্চালকদ্বয় নৱজিৎ দেউৰী আৰু ছাবিনা হাছানেও অংশগ্ৰহণ কৰে। ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰত চৰাইদেউ মৈদামক অন্তৰ্ভুক্তিৰ বাবে চৰাইদেউবাসীৰ বহুদিনীয়া আহ্বানৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় পুৰাতাত্বিক জৰীপ বিভাগ আৰু অসম চৰকাৰৰ প্ৰত্নতত্ব বিভাগৰ উদ্যোগত প্ৰায় 10-11 বছৰ পূৰ্বে এই প্ৰক্ৰিয়া আৰম্ভ হোৱা বুলি ৰঞ্জন শৰ্মাই উল্লেখ কৰে। 2019-20 চনত ৰাজ্যৰ বিত্তমন্ত্ৰীয়ে এই প্ৰক্ৰিয়াটোৰ বাবে 25 কোটি টকা ধাৰ্য কৰাৰ পাছতে ভাৰতীয় পুৰাতাত্বিক জৰীপ বিভাগ আৰু অসম চৰকাৰৰ প্ৰত্নতত্ব বিভাগৰ কেইবাজনো জ্যেষ্ঠ বিষয়াৰ তত্বাৱধানত চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰত অন্তৰ্ভুক্তিকৰণৰ মনোনয়নৰ প্ৰক্ৰিয়া আৰম্ভ হয় আৰু যোৱা বছৰ অসমৰ মুখ্যমন্ত্ৰীৰ উপস্থিতিত কেন্দ্ৰীয় চৰকাৰক প্ৰতিবেদন দাখিল কৰা হয় বুলিও তেওঁ কয়। একেটা বৰ্ষতে পুৰাতাত্বিক জৰীপ বিভাগে আবেদন জনোৱাৰ পাছতেই ইউনেস্কোৰ উপদেষ্টা সংগঠনৰ এজন বিশেষজ্ঞ অসমলৈ আহি মৈদামসমূহ পৰিদৰ্শন কৰে আৰু চলিত বৰ্ষত দিল্লীত হোৱা ইউনেস্কো বৈঠকত চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা লাভ কৰে। ৰাজ্য চৰকাৰৰ প্ৰত্নতত্ব বিভাগৰ সঞ্চালক পুৰবী ডঃ দীপুৰেখা কুমাৰে ইয়াৰ বাবে অসমবাসীক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে ইউনেস্কৰ নিৰ্দেশনাৰ মাজেৰে মৈদামস্থলীৰ সকলো কাম কাজ চোৱা চিতা কৰা হ'ব বুলি প্ৰকাশ কৰে। বাংলাদেশত চলি থকা ৰাজনৈতিক অস্থিৰতাৰ মাজতে দেশখনত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ অবৈধ ভাষণে পদত্যাগ কৰিছে। মুখ্য ন্যায়াধীশগৰাকীয়ে ন্যায়পালিকা পাঁচটাৰ দাবীত প্ৰতিবাদৰ জোৰাৰ্থৰ পৰিপ্ৰেক্ষিতত পদত্যাগ কৰিছে। দেশখনৰ আইন ন্যায় আৰু সংসদীয় পৰিক্ৰমা উপদেষ্টা প্ৰফেচাৰ আছিফ নজৰুলে সামাজিক মাধ্যমযোগে আইন মন্ত্ৰালয়ৰ মুখ্য ন্যায়াধীশগৰাকীৰ পদত্যাগ পত্ৰ লাভ কৰা বুলি প্ৰকাশ কৰিছে। তেওঁ লগতে পদত্যাগ পত্ৰখন প্ৰয়োজনীয় ব্যৱস্থাৰ বাবে ততালিকে ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰা হ'ব বুলি জানিবলৈ দিছে। ইয়াৰ পূৰ্বে শ্ৰীহাছানে মুখ্য ন্যায়াধীশৰ পদ ত্যাগ কৰাৰ কথা ঘোষণা কৰিছিল। বিদ্যাৰ্থী অধিবক্তা আৰু অন্যান্যসকলে দিনৰ এক বজাৰ ভিতৰত মুখ্য ন্যায়াধীশ আৰু ন্যায়াধীশসকলৰ পদত্যাগৰ দাবীত উচ্চতম ন্যায়ালয়ৰ চৌহদত কালি প্ৰতিবাদ সাব্যস্ত কৰিছিল। ইপিনে ঢাকা আৰু চট্টগ্ৰামত দেশখনৰ সংখ্যালঘু হিন্দু সম্প্ৰদায়ৰ হাজাৰ হাজাৰ লোকে কালি দ্বিতীয় দিনৰ বাবে প্ৰতিবাদ অব্যাহত ৰাখে। এই প্ৰতিবাদী কাৰ্যসূচীৰ বাবে ঢাকাৰ শ্বাহবাগত তিনি ঘণ্টাৰ অধিক সময়ৰ বাবে যান বাহনৰ চলাচল বন্ধ হৈ থাকে। প্ৰতিবাদকাৰীসকলে তেওঁলোকৰ ঘৰ ব্যৱসায় আৰু মন্দিৰসমূহত দেশজুৰি চলোৱা আক্ৰমণৰ পৰা সুৰক্ষাৰ দাবী কৰে। প্ৰতিবাদী জনতাই সংখ্যালঘুৰ ওপৰত আক্ৰমণ চলোৱা লোকসকলৰ বিচাৰৰ বাবে বিশেষ ন্যায়াধীকৰণ গঠন, সংখ্যালঘুৰ বাবে সংসদত 10% আসন সংৰক্ষণ আৰু সংখ্যালঘু সুৰক্ষা আইন প্ৰণয়নকে ধৰি বিভিন্ন দাবী উত্থাপন কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত অধিক উৎপাদনক্ষম জলবায়ু অনুকূল তথা জৈৱ পুষ্টিবৰ্ধন শস্যৰ 109টা প্ৰজাতি মুকলি কৰিব। অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে খেতিয়ক আৰু বৈজ্ঞানিকসকলৰ সৈতেও মত বিনিময় কৰিব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে প্ৰকাশ কৰা মতে মুকলি কৰিবলগীয়া 109টা প্ৰজাতিৰ ভিতৰত 36বিধ ব্যাপক এলেকাত ৰোপণ কৰিব পৰা শস্য আৰু 27বিধ উদ্যান শস্য আছে। ব্যাপক এলেকাত ৰোপণ কৰিব পৰা ফচলসমূহৰ ভিতৰত মলে বিভিন্ন খাদ্যশস্য, দানাজাতীয় শস্য, তৈলবীজ, দাইল, কুঁহিয়াৰ, কপাহ, আঁহজাতীয় শস্য আৰু অন্য সম্ভাৱনাপূৰ্ণ শস্য আছে। উদ্যানজাতীয় শস্যসমূহৰ ভিতৰত ফল মূল, শাক পাচলি, ফুল আৰু ঔষধি গছ অন্যতম। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই সুস্থ আৰু শক্তিশালী গণতন্ত্ৰৰ বাবে আলোচনা আৰু সহযোগিতাৰ বাতাবৰণ গঢ়ি তোলাৰ আৱশ্যকতাত গুৰুত্ব আৰোপ কৰিছে। নতুন দিল্লীত কালি সংসদৰ নৱনিৰ্বাচিত সদস্যসকলৰ বাবে আয়োজিত দুদিনীয়া দিগদৰ্শন অনুষ্ঠানত ভাষণ দি অধ্যক্ষগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। ভাৰতৰ বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰৰ মৰ্যাদাৰ বিষয়ে আলোকপাত কৰি শ্ৰীবিৰলাই সদস্যসকলে গণতান্ত্ৰিক আচৰণৰ সৰ্বশ্ৰেষ্ঠ মান বৰ্তাই ৰাখিবলৈ আহান জনায়। তেওঁ কয় যে সাংসদসকলৰ কাম কাজ কেৱল ভাৰততে নহয় বৰং গোলকীয়ভাৱে পৰ্যবেক্ষণ কৰা হয় আৰু সাংসদসকলে মৰ্যাদা, শালীনতা আৰু শিষ্টাচাৰ প্ৰদৰ্শন কৰা উচিত। শ্ৰীগিৰলাই লগতে নতুন সদস্যসকলক দৃঢ়তাৰে নিজৰ দায়িত্ব গ্ৰহণ কৰিবলৈ আহান জনায়। ৱাকাফ সংশোধনী বিধেয়ক 2024 পৰ্যালোচনাৰ বাবে গঠন কৰা যুটীয়া সংসদীয় সমিতিয়ে সংসদৰ শীতকালীন অধিৱেশনৰ প্ৰথম সপ্তাহৰ শেষৰ দিনটোৰ ভিতৰত লোকসভাত প্ৰতিবেদন দাখিল কৰিব বুলি কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে প্ৰকাশ কৰিছে। সামাজিক মাধ্যমযোগে শ্ৰীৰিজিজুৱে কয় যে যুটীয়া সংসদীয় সমিতিয়ে এই বিষয়ত শুনানিৰ তাৰিখ প্ৰকাশ কৰিব। এই ক্ষেত্ৰত কেৱল মুছলমান লোকসকলে নহয় বৰঞ্চ ইতিবাচকভাৱে সমিতিৰ কাৰ্যপ্ৰণালীত অংশগ্ৰহণ কৰিব বিচৰা যিকোনো সংগঠনৰ ব্যক্তিক আদৰণি জনোৱা হ'ব বুলি তেওঁ উল্লেখ কৰে। বিধেয়কখনক ভৱিষ্যদৰ্শী বিধেয়ক বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে মুছলমান সম্প্ৰদায়ৰ কল্যাণৰ অৰ্থে চৰকাৰে এই ব্যৱস্থা গ্ৰহণ কৰিছে। উল্লেখযোগ্য যে চৰকাৰে সংসদৰ বাজেট অধিৱেশনত ৱাকফ সংশোধনী বিধেয়ক 2024 উত্থাপন কৰিছিল আৰু এই বিধেয়কখন অধিক বিচাৰ বিবেচনাৰ বাবে চতীয় সংসদীয় সমিতিলৈ প্ৰেৰণ কৰা হৈছে। প্ৰাক্তন বিদেশ মন্ত্ৰী কে মটৰ সিঙৰ যোৱা নিশা দিল্লীৰ সমীপৰ গুৰুদ্বাৰত মৃত্যু হয়। মৃত্যুৰ ফলত তেওঁৰ বয়স হৈছিল 93 বছৰ। প্ৰাক্তন বিদেশ মন্ত্ৰীগৰাকী দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল। পৰিয়ালৰ সূত্ৰে প্ৰকাশ কৰা মতে সিঙৰ অন্তিম সংস্কাৰ আজি দিল্লীত সম্পন্ন কৰা হ'ব। মটৰ সিঙে ৰাজস্থানৰ ভৰতপুৰ জিলাত 1931 চনত জন্মগ্ৰহণ কৰিছিল। তেওঁক 1984 চনত পদ্মভূষণ সন্মানেৰে বিভূষিত কৰা হৈছিল। প্ৰাক্তন বিদেশ মন্ত্ৰীগৰাকীয়ে কেইবাখনো গ্ৰন্থ ৰচনা কৰিছিল। স্বাধীনতা দিৱসৰ প্ৰাক্কালত ৰাজ্য চৰকাৰে জনসাধাৰণক নিজ নিজ ঘৰত ৰাষ্ট্ৰীয় পতাকা উৰুৱাবলৈ আহান জনাইছে। চৰকাৰে এটা বিবৃতিযোগে 9 আগষ্টৰ পৰা 15 আগষ্টলৈকে সকলোকে নিজ নিজ গৃহত ৰাষ্ট্ৰীয় পতাকা উৰুৱাই স্বাধীনতা দিৱসত দেশপ্ৰেমৰ নিদৰ্শন দাঙি ধৰিবলৈ আহান জনাইছে। ৰাষ্ট্ৰীয় পতাকাৰ সৈতে চেলফি উঠি হাৰভাৰ তিৰংগা .com আপলোড কৰিবলৈ বিবৃতিটোত উল্লেখ কৰিছে। মহানগৰীত কৃত্ৰিম বান সমস্যা সমাধানৰ বাবে ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগে জনসাধাৰণৰ পৰা পৰামৰ্শ গ্ৰহণৰ অৰ্থে এখন কাৰিকৰী সমিতি গঠন কৰিছে। কামৰূপ মহানগৰ জিলা দুৰ্যোগ ব্যৱস্থাপনা সমিতিয়ে মহানগৰীৰ কৃত্ৰিম বানৰ সমস্যা সমাধানৰ সন্দৰ্ভত জনসাধাৰণে কিবা পৰামৰ্শ দিব বিচাৰিলে ছাজেচন ফ্লাড মিটিগেশ্যন @gmail.com ইমেইল যোগে অহা 24 আগষ্টৰ ভিতৰত প্ৰেৰণ কৰিব পাৰিব বুলি এখন জাননীৰ জৰিয়তে প্ৰকাশ কৰিছে। পেৰিছ অলিম্পিকত ভাৰতৰ আনুষ্ঠানিক অভিযান মুঠ 6টা পদকেৰে অন্ত পৰিছে। প্ৰতিযোগিতাৰ আনুমানিক পূৰ্বৰ দিনটোত কালি ভাৰতীয় মহিলা মল্লযুদ্ধ লিপিকা হুদা 64 কিলোগ্ৰাম ওজন শাখাত কোৱাৰ্টাৰ ফাইনেলত পৰাজিত হৈ প্ৰতিযোগিতাৰ পৰা বাহিৰ হয়। একেদৰে গল্ফত অদিতি অশোক আৰু দীক্ষা ডাগৰ পদকৰ দৌৰৰ পৰা বাহিৰ হৈছে। যোৱা 26 জুলাইত আৰম্ভ হোৱা পেৰিছ অলিম্পিকৰ সামৰণি অনুষ্ঠান ভাৰতীয় সময় অনুসৰি আজি নিশা 12:30 বজাত আৰম্ভ হ'ব। সামৰণি অনুষ্ঠানৰ বাবে ভাৰতীয় পতাকা বহকৰ ৰাণ ইতিমধ্যে ঘোষণা কৰা হৈছে। সেই অনুসৰি দুবাৰৰ অলিম্পিকৰ পদক বিজয়ী হকী তাৰকা পি আৰ শ্ৰীজেশ আৰু শ্বুটাৰ মনু ভাকেৰে ৰাষ্ট্ৰীয় পতাকা কঢ়িয়াই লৈ যাব। ইপিনে ক্ৰীড়া চালিচি আদালতে আশাৰী ভাৰতীয় মল্লযোদ্ধা বীৰজ ফগতক অযোগ্য ঘোষণা কৰা কাৰ্যৰ বিৰুদ্ধে দাখিল কৰা আবেদনৰ ৰায় মঙলবাৰলৈ স্থগিত ৰাখিছে। নতুন সময়সীমা অনুসৰি আপোচ বিচাৰক ডঃ এনাডেলে ৰেনেটে 13 আগষ্টত ভাৰতীয় সময় অনুসৰি নিশা 9:30 বজাত ৰায়দান কৰিব। আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটী এই গোচৰৰ এটা পক্ষ আৰু ভাৰতীয় অলিম্পিক সংস্থাই প্ৰভাৱিত পক্ষ হিচাপে গোচৰটোৰ সৈতে জড়িত হৈছে। জ্যেষ্ঠ অধিবক্তা হৰিশ কালভে ক্ৰীড়া চালিচি আদালতত খেলুৱৈগৰাকীৰ হকে ওকালতি কৰিছে। গোচৰটোৰ শুনানি ইতিমধ্যে সম্পন্ন হৈছে। অসম আৰ্চাৰী সন্থাৰ উদ্যোগত আজিৰে পৰা গুৱাহাটীৰ ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ নেহৰু ষ্টেডিয়ামত ৰাষ্ট্ৰীয় ৰেংকিং আৰ্চাৰী প্ৰতিযোগিতা আৰম্ভ হ'ব। ল'ৰা আৰু ছোৱালীৰ ৰিকাৰ্ভ তথা কম্পাউণ্ডাৰ জুনিয়ৰ ছাব জুনিয়ৰ আৰু ছিনিয়ৰ একক শাখাত প্ৰতিযোগিতাখন অনুষ্ঠিত হ'ব। প্ৰতিযোগিতাত অলিম্পিয়ানসহ দেশৰ প্ৰায় 300 জন খেলুৱৈয়ে অংশগ্ৰহণ কৰিব। অহা 18 আগষ্টত প্ৰতিযোগিতাখনৰ সামৰণি পৰিব। এতিয়া শুনক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চৌহ বৰষুণ ৰাতিবোৰ অভাৱৰ পৰা
তিনি বছৰে আঁচনি ৰূপায়ণত ব্যৰ্থ অসম শিৰোনামেৰে দৈনিক অসম কাকতে অসমৰ শক্তি মন্ত্ৰালয়ৰ 3 বছৰ পুৰণি RDSS আঁচনিখনৰ সফল ৰূপায়ণ নোহোৱাৰ বাতৰিক প্ৰথম পৃষ্ঠাত স্থান দিছে। প্ৰতিবাদকাৰীৰ হেঁচা ঠেৰমাদি বাংলাদেশৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশসহ 3 জন ন্যায়াধীশে পদত্যাগ কৰা বাতৰিক অসমে প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। পশ্চিমবংগ চৰকাৰৰ নিৰ্দেশত অসম পশ্চিমবংগ সীমান্তত অসম অভিমুখী প্ৰায় 200খন ট্ৰাক আবদ্ধ হোৱাৰ অভিযোগৰ বাতৰি দৈনিক জনমভূমি কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। বাংলাদেশত ধৰ্মীয় সংখ্যালঘুৰ ওপৰত চলা অত্যাচাৰৰ বিৰুদ্ধে দেশখনৰ ঢাকা আৰু চট্টগ্ৰামত সংখ্যালঘু হিন্দু সম্প্ৰদায়ৰ হাজাৰ হাজাৰ লোকে প্ৰতিবাদ কৰাৰ বাতৰি দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। একেটা বাতৰিকে নিয়মীয়া বাৰ্তা কাকতে সংখ্যালঘু সুৰক্ষাৰ দাবীত ঢাকাৰ ৰাজপথলৈ ওলাই আহি শ নাগৰিক শিৰোনামেৰে প্ৰথম পৃষ্ঠাত স্থান দিছে। ইফালে বাংলাদেশৰ সংখ্যালঘুৰ ওপৰত আক্ৰমণ বন্ধ নহলে দেশখনৰ নতুন অন্তৱৰ্তীকালীন চৰকাৰৰ উপদেষ্টা মহম্মদ ইউনুছে পদত্যাগৰ বাতৰি সামগ্ৰী দিয়াৰ বাতৰি আমাৰ অসম কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। সত্ৰীয়া সংস্কৃতিৰ সাধক প্ৰচাৰ প্ৰসাৰক তথা সাহিত্য অকাডেমীৰ বঁটাপ্ৰাপক বৰপেটাৰ গুৰুপ্ৰসাদ দাসৰ দেহাৱসানৰ বাতৰি অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে মিজোৰাম নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশক 6 সপ্তাহৰ ভিতৰত অসমৰ সৈতে তেওঁলোকৰ সীমাত থকা বনভূমিৰ বেদখল আঁতৰাবলৈ কি ব্যৱস্থা গ্ৰহণ কৰিছে সেই সম্পৰ্কে নিজ নিজ শপতনামা দাখিল কৰিবলৈ কোৱাৰ বাতৰি দ্য চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। 61 কিল্ড ইন ব্ৰাজিল এয়াৰ ক্ৰেছ শিৰোনামেৰে ব্ৰাজিলৰ ছাও পাওলোত সংঘটিত এখন বিমান দুৰ্ঘটনাৰ বিমানখনত থকা 61 জন লোকে প্ৰাণ হেৰুওৱাৰ বাতৰি দ্য আছাম ট্ৰিবিউন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। আজি প্ৰকাশিত কাকতসমূহৰ প্ৰথম পৃষ্ঠাত স্থান লাভ কৰা অন্যান্য বাতৰিসমূহৰ ভিতৰত আছে গুৱাহাটীত আজিৰে পৰা পূৰ্বোত্তৰ বিজেপিৰ দুদিনীয়া সাংগঠনিক বৈঠক, ঠিকাভিত্তিক শিক্ষকৰ নিয়মীয়াকৰণত নতুন চৰ্ত বৈষম্যৰ অভিযোগ, একাংশ কেট শিক্ষকৰ আদি। এয়াই আছিল আজি প্ৰকাশিত কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমু অৱলোকন।
ৰাজ্যত ভূমি সমস্যা সমাধানৰ বাবে অতি সোনকালে মিছন বসুন্ধৰাৰ তৃতীয় পৰ্যায় আৰম্ভ কৰা হ'ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। আইজলত মিজোৰামৰ মুখ্যমন্ত্ৰীৰ বৈঠকত মিলিত হোৱাৰ পাছত দুয়োখন ৰাজ্যৰ সীমা সমস্যাৰ সমাধান যোগাত্মক দিশত আগবাঢ়িছে বুলি মন্ত্ৰী অতুল বৰাৰ প্ৰকাশ। বিশ্ব ঐতিহ্যক্ষেত্ৰৰ স্বীকৃতিৰ পাছত চৰাইদেউ মৈদামৰ গৱেষণাত গুৰুত্ব আৰোপ কৰা হ'ব বুলি প্ৰত্নতত্ব বিভাগৰ সঞ্চালক ডঃ জ্যোতি ৰেখা কুলিৰ মন্তব্য আৰু বাংলাদেশৰ ৰাজনৈতিক অস্থিৰতাৰ মাজতে দেশখনৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ পদত্যাগ। সুৰক্ষা বিচাৰি হাজাৰ হাজাৰ হিন্দু লোকৰ প্ৰতিবাদ অব্যাহত। আঞ্চলিক বাতৰি মানি নমস্কাৰ।